প্রথম করিন্থিয়া অধ্যায় চৌদ্দ। তোমালোকে প্রেম খেদি যোৱা আর আত্মিক বরবিলাক লৈ বিশেষকৈ ঐশ্বরিক ভাবুক্তি প্রসার করিবর শক্তি লৈ হাবিয়াস করা, কিয়নো যিজনে পরভাষা কবর শক্তিরূপ বর পাই কয় তেও মানুহক নকৈ ঈশ্বরকহে কয়, কারণ কোনেও নুবুজে, কিন্তু তেওঁর আত্মারে নিগূঢ় তত্ত্ববুর কয়। কিন্তু যিজনে ঐশ্বরিক ভাবুক্তি প্রসার করে তেও মানুহবিলাকক ধর্মত বৃদ্ধি করিবলৈ আর আশ্বাস আর সান্ত্বনা দিবলৈ কথা কয়। যিজনে পরভাষা কয় তেও নিজকে ধর্মত বৃদ্ধি করে, কিন্তু যিজনে ঐশ্বরিক ভাবুক্তি প্রসার করে তেও মণ্ডলীর মানুহক বৃদ্ধি করে। তোমালোক সকলে যেন পরভাষা কোয়া এই মোর ইচ্ছা, কিন্তু তাত ভাবুক্তি যেন প্রসার করা ইয়ালৈ মোর বড় ইচ্ছা। আর পরভাষা কোয়া জনে মণ্ডলীয় ধর্মত বৃদ্ধি পাবলৈ যদি অর্থ নুবুজায় তেন্তে এনে জনতকৈ ভাবুক্তি প্রসার করা জন শ্রেষ্ঠ। এতিয়া হে ভাইবিলাক, মই তোমালোকৰ ওচৰলৈ গৈ প্রকাশিত বাক্য বা জ্ঞান ভাববাণী বা উপদেশ এইবোৰ বৰৰ অনুক্রমে নকৈ যদি পরভাষা কওঁ তেন্তে তোমালোকৰ কি লাভ হব? আৰু শব্দ কৰা নিষ্প্ৰাণ বস্তুৰ মাজতো বাঁহী হওক বা বীণা হওক স্বৰৰ ভেদ যদি নাথাকে তেন্তে বাঁহীৰে বা বীণাৰে কি বজোৱা হয় তাক কেনেকৈ জনা যাব? কাৰণ ৰণশিঙাৰ মাত যদি অস্পষ্ট হয় তেন্তে যুদ্ধলৈ কোনে নিজকে সজাব? সেইদৰে তোমালোকেও যদি সহজে বুঝিব পৰা কথা জিভাৰে নোকোৱা তেন্তে যি কোৱা যায় তাক কেনেকৈ জনা যাব? কিয়নো তোমালোকে বতাহত কথা কোৱাৰ নিচিনা হবা। জগতত কিজানি কত প্ৰকাৰ বা ভাষা আছে, তথাপি তাৰ অৰ্থ নোহোৱা এটাও নাই। কিন্তু মই যদি সেই ভাষাৰ অৰ্থ নুবুজো তেন্তে যিজনে কয় তেওঁৰ মানত মই অসভ্য হম, আৰু সেই কথা কোৱা জনো মোৰ মানত অসভ্য হব। এতেকে তোমালোকেও আত্মাৰ বিবিধ বৰলৈ হাবিয়াস কৰিছা যেতিয়া মণ্ডলীয়ে ধৰ্ম বৃদ্ধি পাবলৈ তাত উপচি পৰিবলৈ যত্ন কৰে। এইকাৰণে যিজনে পৰভাষা কয় তেওঁ অৰ্থকো যেন বুজাই দিব পাৰে তাৰ কাৰণে প্ৰাৰ্থনা কৰক। কিয়নো পৰভাষাৰে যদি প্ৰাৰ্থনা কৰোঁ তেন্তে মোৰ আত্মাই প্ৰাৰ্থনা কৰে, কিন্তু মোৰ বুদ্ধি ফলহীন হয়। তেন্তে হাৰ কি? মই আত্মাৰে প্ৰাৰ্থনা কৰিম, বুদ্ধিৰেও প্ৰাৰ্থনা কৰিম, আত্মাৰে গীত গাম, বুদ্ধিৰেও গীত গাম। নতুবা তুমি যদি আত্মাৰে আশীৰ্বাদ কৰা তেন্তে সাধাৰণ মানুহৰ ঠাইত বহাজনে তোমাৰ সেই ধন্যবাদত আমেন কেনেকৈ বুলিব? কাৰণ তুমি কি কৈছা তাক তেওঁ নাজানে। কিয়নো তুমি হলে ভালকৈ ধন্যবাদ কৰিছা, কিন্তু তেওঁ হলে ধৰ্মত বৃদ্ধি নাপায়। মই যে তোমালোকক সকলোতকৈ বেছি পৰভাষা কওঁ তাৰ কাৰণে মই ঈশ্বৰৰ ধন্যবাদ কৰিছো। তথাপি মণ্ডলীত পৰভাষাৰে 10,000 কথা কোৱাতকৈ মানুহক শিক্ষা দিবলৈ বুদ্ধিৰে 5টা কথাকে কবলৈ ভাল পাওঁ।
হে ভাইবিলাক, তোমালোক বিবেচনাত লৰা নহবা, কিন্তু হিংসাত শিশু হৈ বিবেচনাত বয়সস্থ হোৱা।
বিধানত লিখা আছে, প্ৰভুৱে কৈছে, পৰভাষা কোৱা লোকৰ দ্বাৰাই আৰু বিদেশীবিলাকৰ ওঠৰ দ্বাৰাই মই এইসকলক কথা কওঁ, কিন্তু তাক কৰিলেও তেওঁবিলাকে মোৰ কথা নুশুনিব। এইকাৰণে পৰভাষা কোৱা বিশ্বাস কৰাবিলাকৰ নিমিত্তে নহয়, বিশ্বাস নকৰাবিলাকৰ নিমিত্তে চিন হয়। কিন্তু ঐশ্বৰিক ভাবুক্তি প্ৰচাৰ কৰা বিশ্বাস নকৰাবিলাকৰ নিমিত্তে নহয়, কিন্তু বিশ্বাস কৰাবিলাকৰ নিমিত্তে চিন হয়। এতেকে গোটেই মণ্ডলীয়ে যদি গোট খায় আৰু আটাইবিলাকে যদি পৰভাষা কয় তেন্তে সাধাৰণ বা বিশ্বাস নকৰা মানুহ সোমালে তেওঁবিলাকে তোমালোকক বলিয়ানো বুলিবনে? কিন্তু সকলোৱে যদি ভাবুকি প্ৰচাৰ কৰে তেন্তে বিশ্বাস নকৰা বা সাধাৰণ কোনো মানুহ সোমালে সকলোৰে দ্বাৰাই তেওঁৰ দোষৰ প্ৰমাণ দিয়া যায়, সকলোৰে দ্বাৰাই তেওঁৰ দোষ বিচাৰ কৰা যায় আৰু তেওঁৰ হৃদয়ৰ গুপ্ত কথাবোৰ প্ৰকাশিত হয়। তাতে তেওঁ উবুৰি হৈ পৰি নিশ্চয়ে তোমালোকৰ মাজত ঈশ্বৰ আছে এইবুলি ঈশ্বৰৰ সেৱা কৰিব।
তেন্তে হে ভাইবিলাক, হাৰ কথা কি? যেতিয়া তোমালোক গোট খোৱা তেতিয়া কোনোজনৰ গীত, কোনোজনৰ উপদেশ, কোনোজনৰ প্ৰকাশিত বাক্য, কোনোজনৰ পৰভাষা, কোনোজনৰ তাৰ অৰ্থ প্ৰকাশ কৰাৰ কথা আছে। ধৰ্মত বৃদ্ধি কৰিবলৈ সকলো কৰা হওক। কোনোৱে যদি পৰভাষা কয় তেন্তে দুজন বা তাতোকৈ অধিক হলেও তিনিজনে পালৰ অনুক্ৰমে কওক আৰু এজনে অৰ্থ বুজাই দিয়ক। কিন্তু অৰ্থ বুজাওঁতা যদি কোনো নাই তেন্তে তেওঁ মণ্ডলীত নিজম দি থাকক। কেৱল নিজৰ আৰু ঈশ্বৰৰ উদ্দেশ্যে কথা কওক আৰু ভাৱবাদী দুই বা তিনিজনে কথা কওক আৰু আনবিলাকে বিবেচনা কৰি চাওক। কিন্তু বহি থকাবিলাকৰ কোনোজনৰ আগত কিবা কথা প্ৰকাশিত হলে প্ৰথমজন নিজম দি থাকক, কিয়নো সকলোৱেই শিক্ষা আৰু সান্তনা পাবলৈ তোমালোক সকলোৱে এজন এজনকৈ ঐশ্বৰিক ভাৱক্তি প্ৰচাৰ কৰিব পাৰা আৰু ভাৱবাদীসকলৰ আত্মা ভাৱবাদীসকলৰ বশীভূত হয়।
কিয়নো ঈশ্বৰ উটাপোটা কৰাওঁতা নহয় কিন্তু শান্তি দিওঁতা। যেনেকৈ পবিত্ৰ লোকৰ সকলো মণ্ডলীত তেনেকৈ তোমালোকৰ মণ্ডলীবিলাকতো তিৰোতা মানুহে নিজম দি থাকে, কিয়নো কথা ক'বলৈ তেওঁবিলাকক দিয়া নাযায় কিন্তু তেওঁবিলাক বশীভূত থাকে। বিধানেও সেইদৰেই কয়। কিন্তু তেওঁবিলাকে যদি কিবা সুধি শিক্ষা পাব খোজে তেন্তে ঘৰতে নিজ নিজ স্বামীক সোধক, কিয়নো মণ্ডলীত তিৰোতা মানুহে কথা কোৱা লাজৰ বিষয়। নতুবা ঈশ্বৰৰ বাক্য তোমালোকৰ মাজৰ পৰা ওলাইছিল নেকি, বা অকল তোমালোকৰ ওচৰলৈহে জানো গৈছিল? কোনোৱে যদি নিজকে নিজে ভাৱবাদী বা আত্মিক বুলি মানে তেন্তে মই তোমালোকলৈ যিবোৰ কথা লিখিছো সেইবোৰ প্ৰভুৰ আদেশ বুলি তেওঁ জানে। কিন্তু কোনোৱে যদি নাজানে তেন্তে তেওঁ নাজানে। এইকাৰণে হে মোৰ ভাইবিলাক, ঐশ্বৰিক ভাবুক্তি প্ৰচাৰ কৰিবলৈ হাবিয়াস কৰা আৰু পৰভাষা ক'বলৈ নিষেধ নকৰিবা, কিন্তু সকলো কৰ্ম সুন্দৰকৈ আৰু শৃংখলা লগাই কৰা হয়।